এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণ সন্দৰ্ভত কালি দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তৃতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবৰ্গ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ উপস্থিত থাকে। এই বৈঠকতে অসম চুক্তিৰ ছয় নম্বৰ দফাকে ধৰি ৰূপায়ণ হবলৈ বাকী থকা কেইবাটাও দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পৰামৰ্শ দিয়াৰ বাবে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত তিনিগৰাকী মন্ত্ৰীগোট আৰু আছুৰ তিনিজন নেতাক লৈ গঠিত উপ সমিতিয়ে মুখ্যমন্ত্ৰীক তেওঁলোকৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰে। উপ সমিতিয়ে প্ৰতিবেদনত ন্যায়াধীশগৰাকীৰ নেতৃত্বাধীন উচ্চস্তৰীয় সমিতি আগবঢ়োৱা তথা ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কাৰ্যকৰী কৰিব পৰা পৰামৰ্শকেইটা নিৰ্ধাৰিত সময়ত কাৰ্যকৰী কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰি দিছে। উল্লেখযোগ্য যে বিপ্লৱ শৰ্মা সমিতিয়ে দাখিল কৰা 67টা পৰামৰ্শৰ ভিতৰত 40টা ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত পৰে। একেদৰে 15টা কেন্দ্ৰীয় চৰকাৰৰ আৰু 12টা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাৰে কাৰ্যকৰী কৰিবলগীয়া হ'ব। এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।
অসম চুক্তিৰ ছয় নম্বৰ দফাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিয়ে দাখিল কৰা প্ৰতিবেদনৰ কাৰ্যকৰীকৰণৰ ওপৰত আলোচনা হ'ল। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত এইটো তৃতীয়লানি আলোচনা। এটা কথা স্পষ্ট যে অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰাপ্য হয়। অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিবলৈ আমাক সাংবিধানিক ৰক্ষা কবচ লাগিবই। আৰু সেইকাৰণেই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ ডাঙৰীয়াৰ অধ্যক্ষতাত উচ্চস্তৰীয় কমিটি তেওঁলোকে প্ৰতিবেদন দিছিল। তাত প্ৰতিবেদনত ভাষা, সংস্কৃতি, ভূমি, আমাৰ ৰাজনৈতিক অধিকাৰ, সুৰক্ষা আদি কৰি বিভিন্ন পৰামৰ্শ তাত সন্নিৱিষ্ট কৰিছে। আৰু অসম চৰকাৰৰ কেবিনেটে 67টা এই প্ৰতিবেদনৰ বিষয়ে চিনাক্তকৰণ কৰিলে।
সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ তথা সংবিধান সংশোধনৰ প্ৰয়োজন হোৱা পৰামৰ্শাৱলী কাৰ্যকৰীকৰণৰ বিষয়টো আলোচনা কৰাৰ বাবে অহা বছৰ 31 জানুৱাৰীৰ ভিতৰত সংগঠনটোৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনাইছে। গোৱাৰ পানাজীত যোৱা 20 নৱেম্বৰৰ পৰা অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ IFFI আজি ববিতা শৰ্মা পৰিচালিত ভূপেন্দা আনকাট ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। চলচ্চিত্ৰ মহোৎসৱৰ কালি তৃতীয় দিনা ইটালিয়ান, অসমীয়া আৰু বাংলা ছবিকে ধৰি বহু প্ৰসিদ্ধ পৰিচালকৰ ছবি প্ৰদৰ্শন কৰা হয়। এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্ৰ মহোৎসৱত দেশ বিদেশৰ চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্ৰ প্ৰেমীসকলৰ আগমন হৈছে। এইবাৰৰ মহোৎসৱক জাপানক বিশেষ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হিচাপে মৰ্যাদা দিয়া হৈছে। তদুপৰি স্পেইন, সহযোগী ৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াক মূল আকৰ্ষণ হিচাপে ৰখা হৈছে। এইবাৰৰ মহোৎসৱত দেশ বিদেশৰ 270খনতকৈও অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। মহোৎসৱত 80খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলে অংশগ্ৰহণ কৰিছে। 8-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱ 28 নৱেম্বৰত সামৰণি পৰিব। শ্ৰমিকসকলৰ কল্যাণৰ বাবে সজাগতাপূৰ্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে আজিৰ দিনটো শ্ৰমিক কল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। ৰাজ্য চৰকাৰে বিশিষ্ট শ্ৰমিক নেতা তথা প্ৰয়াত সন্তোষ কুমাৰ টপনৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে 23 নৱেম্বৰৰ দিনটো শ্ৰমিক কল্যাণ দিৱস হিচাপে পালন কৰি আহিছে। এই উপলক্ষে আজি ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় ফিল্ডত দিনৰ 11 বজাৰ পৰা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ নাগৰিকৰ বাবে বিভিন্ন সেৱা লাভ কৰাটো ক্ষিপ্ৰ, সুচল আৰু সহজসাধ্য কৰি তুলিবলৈ ডিব্ৰুগড় পৌৰ নিগমৰ ৱেবছাইট এটা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় পৌৰ নিগমৰ সভাকক্ষত অনুষ্ঠিত এখন সাধাৰণ সভাত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ উন্নয়ন, আন্তঃগাঁথনি, পৰিষ্কাৰ পৰিচ্ছন্নতা, অনাময় ব্যৱস্থাকে ধৰি বিভিন্ন বিষয় পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে ৰাইজৰ সুবিধাৰ্থে সকলো কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায়। এই সভাত ৰাজ্যৰ মন্ত্ৰী প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ ছৈকত পাত্ৰকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত আছিল। ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণ ৰাষ্ট্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ অসমৰ মুখ্য অভিযন্তা দেৱজিত দাসে যোৰহাট মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা সন্দৰ্ভত কালি মাজুলীত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে পূৰ্বে এই দলংখনৰ কাম 33% সম্পন্ন হৈছিল যদিও পুনৰ নিবিদাৰ জৰিয়তে আন এটা নিৰ্মাণকাৰী সংস্থাক দলংখনৰ বাকী থকা কামখিনি সম্পূৰ্ণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছে। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।